প্ৰকাশিত বাক্য এক অধ্যায়। মংগলবাদ স্বৰ্গনিবাসী যীশুৰ দৰ্শন। অলপতে যি ঘটিবলগীয়া আছে সেই বিষয়ে যীশুখ্ৰীষ্টে তেওঁৰ দাসসকলক দেখুৱাবৰ কাৰণে ঈশ্বৰে তেওঁ সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য, এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে। যোহনে ঈশ্বৰৰ বাক্য আৰু যীশুখ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে অৰ্থাৎ যি দৰ্শন পালে সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে। যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিসকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁলোক ধন্য, কিয়নো কাল ওচৰ। যোহন এছিয়াত থকা সাত মণ্ডলীৰ প্ৰতি যিজন হয়, যিজন আছিল আৰু যিজন আহিব তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আৰু যীশুখ্ৰীষ্টৰ পৰা যিজন বিশ্বাসযোগ্য সাক্ষী, মৃতসকলৰ মাজত প্ৰথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজাসকলৰ অধিকাৰী, যিজনে আমাক প্ৰেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃতসকলৰ মাজৰ প্ৰথম জাত আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি, সেইজন যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। তেওঁ আমাক ৰাজ্যস্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে, আৰু তেওঁ পিতৃৰ প্ৰতি তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক, আমেন। চাওক, তেওঁ মেঘৰ সৈতে আহিছে, আটাই চকুৱে তেওঁক দেখিব, যিসকলে তেওঁক পিন্ধিলে তেওঁলোকেও তেওঁক দেখিব, আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে সিয়া ভুকুৱাব, হয় আমেন। প্ৰভু পৰমেশ্বৰে কৈছে, মই আলফা আৰু ওমেগা, যিজন আছে, যিজন আছিল আৰু যিজন আহিব, সেই সৰ্বশক্তিমান। আপোনালোকৰ ভাই আৰু যীশুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোখন। ঈশ্বৰৰ বাক্য আৰু যীশুৰ সাক্ষৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ। মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ। মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ, যাতে তেওঁ ক'লে, তুমি যি দৰ্শন পোৱা সেইবোৰ পুথিৰ নুৰাত লিখি ইফিছ, স্পুনা, পৰগাম, কুৰাটিয়া, চাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডেকিয়া এই সাত মণ্ডলীলৈ পঠাই দিবা। যাতে মোক কথা কোৱা সেই কণ্ঠস্থ চাবলৈ ঘূৰিলোঁ, আৰু তাতে মই সোণৰ সাতোটা দীপাধাৰ দেখিলোঁ, আৰু সেই দীপাধাৰকেইটাৰ মাজত মানুহৰ স্পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ। তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা। তেওঁ মূৰ আৰু চুলি বগা মেৰৰ নোম আৰু হিমৰ নিচিনা বগা। তেওঁৰ চকু অগ্নিশিখাৰ তুল্য। তেওঁৰ চৰণ চকচকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা, আৰু তেওঁৰ কণ্ঠ ক্ষীপগতিত বাগৰি থকা পানীৰ নিচিনা আছিল। তেওঁৰ সোঁহাতৰ সাতোটা তৰা আছিল, তেওঁ মুখৰ পৰা দুধৰীয়া জোকা তৰোৱাল এখন উলিয়াইছিল। তেওঁ মুখমণ্ডল জিলিকি আছিল, একেবাৰে সূৰ্যৰ পৰা নিগৃহীত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল। যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁহাত মোৰ গাত দি ক'লে, ভয় নকৰিবা, মই প্ৰথম আৰু শেষ, আৰু জীয়াই থকা জনা মই মৃত হলোঁ, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ। মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে। গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা। মোৰ সোঁহাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে এই সাতোটা তৰাই হৈছে সাত মণ্ডলী দূত, আৰু সেই সাতোটা দীপাধাৰী হৈছে সাত মণ্ডলী।